এয়া আকাশবাণী। পুৱাৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাৱ ব্যক্ত কৰিব। ৰায়পুৰত অনুষ্ঠিত আৰক্ষী সঞ্চালক প্ৰধান আৰু আৰক্ষী মহাপৰিদৰ্শক সন্মিলনৰ আজি সামৰণি পৰিব। চৰকাৰে কাইলৈ আৰম্ভ হ'বলগীয়া সংসদৰ শীতকালীন অধিৱেশনৰ পূৰ্বে আজি এখন সৰ্বদলীয় বৈঠকৰ আহ্বান কৰিছে। দিতৱা নামৰ ঘূৰ্ণী বতাহজাকে বিগত 6 ঘণ্টাত প্ৰতি ঘণ্টাত 5 কিলোমিটাৰ বেগেৰে উত্তৰৰ দিশে গতি কৰিছে। আৰু ছৈয়দ মোদী আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন প্ৰতিযোগিতাত আজি ভাৰত 2টা শিতানৰ ফাইনেলত অৱতীৰ্ণ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 128 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট এয়াৰ নিউজ আৰু নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেল যোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতেই ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। ৰায়পুৰত অনুষ্ঠিত আৰক্ষী সঞ্চালক প্ৰধান আৰু আৰক্ষী মহাপৰিদৰ্শক সন্মিলনৰ আজি সামৰণি পৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সন্মিলনৰ অধ্যক্ষতা কৰিছে। শ্ৰীমোদীয়ে সামাজিক মাধ্যম এক্স যোগে সন্মিলনৰ প্ৰথম দিনা দেশৰ সুৰক্ষা ব্যৱস্থাৰ বিভিন্ন দিশ সম্পৰ্কে বিশদভাৱে আলোচনা হোৱা বুলি প্ৰকাশ কৰিছে। এই সন্মিলন ৰাষ্ট্ৰীয় সুৰক্ষাৰ উত্তম পন্থা আৰু উদ্ভাৱন ভগাই লোৱাৰ গুৰুত্বপূৰ্ণ মঞ্চ বুলি তেওঁ মন্তব্য কৰে। প্ৰধানমন্ত্ৰীয়ে আজি বিশিষ্ট সেৱাৰ বাবে আগবঢ়োৱা ৰাষ্ট্ৰপতি আৰক্ষী পদকসমূহো প্ৰদান কৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভাল, কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী, বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ আৰক্ষী সঞ্চালক প্ৰধান আৰু কেন্দ্ৰীয় আৰক্ষী সংস্থাসমূহৰ মুৰববীসকলে এই সন্মিলনত ভাগ লৈছিল। সন্মিলনত নতুন যুগৰ প্ৰত্যাহ্বানৰ বিৰুদ্ধে নাগৰিকসকলক সুৰক্ষা প্ৰদানৰ পৰৱৰ্তী প্ৰজন্মৰ পৰিকাঠামো বিকশাই তোলাত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। আলোচনাত বাওঁপন্থী উগ্ৰবাদ, সন্ত্ৰাসবাদ প্ৰতিহতকৰণ, দুৰ্যোগ ব্যৱস্থাপনা, মহিলাৰ সুৰক্ষা আৰু শান্তি শৃংখলা ৰক্ষাৰ কামত ফৰেনচিক বিজ্ঞান তথা কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগকে ধৰি ৰাষ্ট্ৰীয় সুৰক্ষাৰ সৈতে জড়িত ঘাই ঘাই বিষয়সমূহে স্থান লাভ কৰিছে। চৰকাৰে কাইলৈ আৰম্ভ হ'বলগীয়া সংসদৰ শীতকালীন অধিৱেশনৰ পূৰ্বে আজি এখন সৰ্বদলীয় বৈঠকৰ আহ্বান কৰিছে। বৈঠকত সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে সংসদৰ উভয় সদনত ৰাজনৈতিক দলসমূহৰ নেতাসকলক সাক্ষাৎ কৰিব। বৈঠকত চৰকাৰে শীতকালীন অধিৱেশনৰ সময়ছোৱাত লোকসভা আৰু ৰাজ্যসভাৰ কাম কাজ সুচাৰুৰূপে সম্পন্ন হোৱাটো সুনিশ্চিত কৰাৰ বাবে সকলো ৰাজনৈতিক দলৰ সহায় সহযোগিতা বিচাৰিব। 19 ডিচেম্বৰ পৰ্যন্ত চলিবলগীয়া এই অধিৱেশনৰ সময়ছোৱাত আলোচনা আৰু বিবেচনাৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক সদনত উত্থাপন কৰা হ'ব। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আজি কুৰুক্ষেত্ৰলৈ যাব। এই ভ্ৰমণকালত শ্ৰীৰাধাকৃষ্ণনে কুৰুক্ষেত্ৰৰ ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ 20 সংখ্যক সমাৱৰ্তন সমাৰোহত মুখ্য অতিথি হিচাপে ভাগ ল'ব। তেওঁ লগতে আন্তঃৰাষ্ট্ৰীয় গীতা মহোৎসৱৰ সৈতে সংগতি ৰাখি আয়োজন কৰা অখিল ভাৰতীয় দেৱস্থানম সন্মিলনত অংশগ্ৰহণ কৰিব। থাইলেণ্ডৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী চিহাচক ফুৱাং কেট কিউ 4দিনীয়া ভাৰত ভ্ৰমণসূচীলৈ দিল্লীত উপস্থিত হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে যোৱা নিশা তেওঁক আদৰণি জনাই কয় যে এই ভ্ৰমণৰ ফলত দুয়োখন দেশৰ মাজৰ কৌশলগত অংশীদাৰিত্ব আৰু স্থায়ী সম্পৰ্ক শক্তিশালী হ'ব বুলি আশা কৰা হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জনাইছে যে ফুৱাং কেট কিউয়ে আজি দিল্লীত বিভিন্ন আনুষ্ঠানিক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। তেওঁ কাইলৈ হায়দৰাবাদ হাউচত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। দিল্লী পৌৰ নিগমৰ 12টা ৱাৰ্ডৰ উপ নিৰ্বাচন আজি অনুষ্ঠিত হ'ব। ভোটগ্ৰহণ পুৱা 7:30 বজাত আৰম্ভ হয়, সন্ধিয়া 5:30 বজাত অন্ত পৰিব। উপ নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া ৱাৰ্ডকেইটা হৈছে মুনকা, শালিমাৰ বাগ বি, অশোক বিহাৰ, চান্দনী চক, চান্দনী মহল, দ্বাৰকা বি, ধিচাও কালান, নাৰায়ণা সংগম বিহাৰ এ, দক্ষিণপুৰী, গ্ৰেটাৰ কৈলাশ আৰু বিনোদ নগৰ। 26গৰাকী মহিলা আৰু 25জন পুৰুষৰ সৈতে মুঠ 51জন প্ৰাৰ্থীয়ে উপ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। 3 ডিচেম্বৰত ভোট গণনা কৰা হ'ব। অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে জনাইছে যে দেশৰ মুঠ 338খন বিমানৰ ভিতৰত 270খনৰ ছফটৱেৰ উন্নীতকৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে। ইয়াৰ ভিতৰত ইণ্ডিগ' এয়াৰ ইণ্ডিয়া আৰু এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ বিমান আছে। বাকী 68খন বিমানৰো ছফটৱেৰ উন্নীতকৰণৰ প্ৰক্ৰিয়া শীঘ্ৰে সম্পূৰ্ণ কৰা হ'ব বুলি সঞ্চালকালয়ে জানিবলৈ দিছে। সঞ্চালকালয়ৰ দ্বাৰা বাধ্যতামূলক সাল সলনি সম্পূৰ্ণ নোহোৱালৈকে এয়াৰবাছ A320 শ্ৰেণীৰ বিমানৰ উৰণ তাৎক্ষণিকভাৱে বন্ধ কৰাৰ নিৰ্দেশ জাৰি কৰাৰ পাছত ছফটৱেৰ উন্নীতকৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। দক্ষিণ পশ্চিম বঙ্গোপসাগৰ আৰু ইয়াৰ গাতে লাগি থকা উত্তৰ শ্ৰীলংকা আৰু তামিলনাডুৰ উপকূলভাগত সৃষ্টি হোৱা ডিটোৱা নামৰ ঘূৰ্ণী বতাহজাকে বিগত ছঘণ্টাত প্ৰতি ঘণ্টাত 5 কিলোমিটাৰ বেগেৰে উত্তৰৰ দিশে গতি কৰিছে আৰু বতাহজাক সম্প্ৰতি পুডুচেৰীৰ পৰা প্ৰায় 160 কিলোমিটাৰ দক্ষিণ দক্ষিণ পূবত আৰু চেন্নাইৰ পৰা 250 কিলোমিটাৰ দক্ষিণত কেন্দ্ৰীভূত হৈ আছে। বতাহজাক পৰৱৰ্তী 24 ঘণ্টাত উত্তৰৰ দিশে গতি কৰাৰ সম্ভাৱনা আছে। উত্তৰৰ দিশে গতি কৰাৰ সময়ত ঘূৰ্ণী বতাহজাক আজি পুৱা আৰু বিয়লিৰ ভাগলৈ তামিলনাডু আৰু পুডুচেৰীৰ উপকূলভাগৰ পৰা 50 আৰু 25 কিলোমিটাৰ নিলগৰ দক্ষিণ পশ্চিম বংগোপসাগৰৰ জলৰাশিত কেন্দ্ৰীভূত হোৱাৰ সম্ভাৱনা আছে। আঞ্চলিক বতৰ বিজ্ঞান বিভাগৰ শেহতীয়া তথ্য অনুসৰি ঘূৰ্ণী বতাহজাকৰ ফলত হ'ব পৰা সম্ভাৱ্য ক্ষয় ক্ষতি ৰোধ কৰাৰ উদ্দেশ্যে কুদ্ৰালু আৰু নাগাপট্টিনামত ৰেড এলাৰ্ট জাৰি কৰা হৈছে। চেন্নাই আৰু কাঞ্চিপুৰমকে ধৰি ৰাজ্যখনৰ 12খন উপকূলীয় জিলাত মজলীয়া বৰষুণ হোৱাৰ আৰু বাকী জিলাসমূহত পাতলীয়া বৰষুণ হোৱাৰ আগলি বতৰা দিয়া হৈছে। ইপিনে আজি অন্ধ্ৰপ্ৰদেশৰ উপকূলভাগ ইয়ানম আৰু ৰায়ালসীমাৰ অধিকাংশ ঠাইত পাতলীয়াৰ পৰা মজলীয়া আৰু ঠাই বিশেষে ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে বিষয়াসকলে উপকূলৰক্ষী বাহিনী আৰু সংশ্লিষ্ট ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ কৰ্তৃপক্ষসমূহৰ সৈতে অহৰহ যোগাযোগ ৰক্ষা কৰি আছে। কেন্দ্ৰীয় গৃহ সচিবে কালি তামিলনাডু, পুডুচেৰী, তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশৰ মুখ্য সচিবসকলৰ সৈতে ঘূৰ্ণী বতাহৰ ফলত হ'ব পৰা ক্ষয় ক্ষতি ৰোধ কৰাৰ প্ৰস্তুতিৰ পৰ্যালোচনা চলাই আৰু তেওঁলোকক সতৰ্ক হৈ থাকিবলৈ আৰু সমন্বয় ৰক্ষা কৰি চলিবলৈ নিৰ্দেশ দিয়ে। উপকূলৰক্ষী বাহিনীয়ে তামিলনাডুৰ উপকূলভাগত 3খন জাহাজ আৰু 1খন বিমান সাজু কৰি ৰাখিছে আৰু সৰু জাহাজসমূহক বন্দৰলৈ উভতি আহিবলৈ পৰামৰ্শ আগবঢ়াইছে। যিকোনো জৰুৰীকালীন অৱস্থাৰ সন্মুখীন হ'ব পৰাকৈ দুৰ্যোগ সঁহাৰি বাহিনীৰ 14টা দল সাজু কৰি ৰখা হৈছে। ইয়াৰ উপৰি পুনে আৰু বদোদ্ৰাৰ পৰা ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ 10টা অতিৰিক্ত দল বিমানেৰে অনা হৈছে। সংসদৰ শীতকালীন অধিৱেশনৰ প্ৰাক্ষণত আজি নিশা 9:30 বজাৰ পৰা 10 বজালৈ আকাশবাণীৰ বাতৰি সেৱা বিভাগে ইংৰাজীত ইছ্যু বিফৰ পাৰ্লিয়ামেণ্ট আৰু হিন্দীত সংসদ কে সমক্ষ মুদ্দে শিরোনামেরে বিশেষ আলোচনা প্রচার করিব। ইংরাজী ভাষার আলোচনা আকাশবাণীর রেইনবো চ্যানেল আর অতিরিক্ত ফ্রিকুয়েন্সিসমূহর যোগেদি প্রচার করা হব। একদরে হিন্দী ভাষার আলোচনা আকাশবাণীর FM গোল্ড চ্যানেল আর অতিরিক্ত ফ্রিকুয়েন্সিসমূহর যোগেদি প্রচার করা হব। শ্রোতাসকলে আমার ওয়েবসাইট newsonair.co.in আর ইউটিউব চ্যানেল নিউজ অন এয়ার অফিসিয়াল যোগে এই অনুষ্ঠান শুনবলে পাব। শ্রোতাসকলে এই আলোচনার পর 9289094044 নম্বরলে প্রশ্ন প্রেরণ করব পাৰিব। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত অনুষ্ঠিত ছৈয়দ মোদী আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন প্ৰতিযোগিতাত আজি ভাৰতৰ 2টা শিতানৰ ফাইনেলত অৱতীৰ্ণ হ'ব। পুৰুষৰ ছিংগলছৰ ফাইনেলত কিদাম্বি শ্ৰীকান্ত হংকঙৰ জেছন গুনৱানৰ সন্মুখীন হ'ব। খেলখন বিয়লি 3:20 বজাত আৰম্ভ হ'ব। শ্ৰীকান্তে যোৱা নিশা ছেমিফাইনেলত ভাৰতৰে আন এগৰাকী খেলুৱৈ মিথুন মঞ্জুনাথক 2-1 ফলাফলত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰে। ইপিনে মহিলাৰ ডাবলছৰ ফাইনেলত শীৰ্ষ বাছনিপ্ৰাপ্ত ত্ৰিশা জলি আৰু গায়ত্ৰী গোপীচান্দৰ যুটিটো জাপানৰ কাহো আছাৱা আৰু মেই টানাবেৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন দিনৰ 2:30 বজাত আৰম্ভ হ'ব। ভাৰতে যোৱা নিশা চেন্নাইত অনুষ্ঠিত পুৰুষৰ জুনিয়ৰ বিশ্বকাপ হকী প্ৰতিযোগিতাৰ পুল বিৰ এখন খেলত ওমানক 17-0 গ'লত পৰাস্ত কৰে। ভাৰতৰ হৈ দিলৰাজ সিঙে 4টা, মনমিত সিং আৰু অৰ্ষদীপ সিঙে 3টাকৈ গ'ল দিয়ে। ইয়াৰ পূৰ্বে ভাৰতে পুল পৰ্যায়ৰ নিজৰ প্ৰথমখন খেলত চিলিক 7-0 গ'লত পৰাভূত কৰিছিল। 2খন খেলত 24টা গ'ল দি ভাৰত সম্প্ৰতি পুল বিৰ পইণ্ট তালিকাৰ শীৰ্ষত আছে আৰু দলটো ছেমিফাইনেলত প্ৰৱেশ কৰাৰ সম্ভাৱনা প্ৰবল হৈ উঠিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাৱ ব্যক্ত কৰিব। ৰায়পুৰত অনুষ্ঠিত আৰক্ষী সঞ্চালক প্ৰধান আৰু আৰক্ষী মহাপৰিদৰ্শক সন্মিলনৰ আজি সামৰণি পৰিব। চৰকাৰে কাইলৈ আৰম্ভ হ'বলগীয়া সংসদৰ শীতকালীন অধিৱেশনৰ পূৰ্বে আজি এখন সৰ্বদলীয় বৈঠকৰ আহ্বান কৰিছে। ডিটোৱা নামৰ ঘূৰ্ণী বতাহজাকে বিগত 6 ঘণ্টাত প্ৰতি ঘণ্টাত 5 কিলোমিটাৰ বেগেৰে উত্তৰৰ দিশে গতি কৰিছে আৰু ছৈয়দ মোদী আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন প্ৰতিযোগিতাত আজি ভাৰত 2টা শিতানৰ ফাইনেলত অৱতীৰ্ণ হ'ব। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 7:55 বজাত শুনিবলৈ পাব।